এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান, জাগিৰোড ৰেল ষ্টেচনত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কাৰ্যসূচী, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত মুকলি, আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংঘৰত আজিৰে পৰা 11 দিনীয়াকৈ অসম ভাওনা সমাৰোহ আৰু ৰাজকোটত হ'বলগীয়া 16 বছৰ অনূৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি অসম মহাৰাষ্ট্ৰৰ সন্মুখীন। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। এই অনুষ্ঠান সন্দৰ্ভত কলিয়াবৰৰ পৰা এয়া আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
কলিয়াবৰ নিজ চিলাবন্ধা মৌচন্দা পথাৰত আয়োজিত জনসভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু হৈছে কলিয়াবৰবাসী। ইতিমধ্যে মৌচন্দা পথাৰলৈ আজি পুৱাৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভালৈ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। ব্যাপক প্ৰস্তুতি আৰু নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই জনসভাখনক কেন্দ্ৰ কৰি নগাঁও জিলা প্ৰশাসনে তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে 5,000+ আৰক্ষী বিষয়া কৰ্মচাৰীক নিয়োজিত কৰাৰ লগতে সভালৈ সৰ্বসাধাৰণ ৰাইজৰ অহা যোৱাৰ বাবে 4,500 গাড়ী অধিগ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। উল্লেখযোগ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন, 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 84 কিলোমিটাৰ, কলিয়াবৰৰ পৰা নুমলীগড়লৈকে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আধাৰশিলা আৰু 2খন ৰেলৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই ভ্ৰমণৰ সময়তে জাগিৰোড ৰেল ষ্টেচনত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া 2খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। এই সন্দৰ্ভত ৰেলৱেৰ মাণ্ডলিক বাণিজ্যিক প্ৰবন্ধক ধ্ৰুৱজ্যোতি বৰ্মনে কয় যে এই ৰেল সেৱাই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে 2টা ইঞ্জিনৰ ব্যৱস্থাৰে নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। তদুপৰি এই ৰেলসমূহত অগ্নি নিৰ্বাপণৰ ব্যৱস্থাকে ধৰি উন্নত প্ৰযুক্তিৰ সুৰক্ষা ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কালি সৰুসজাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 10,000+ শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। শ্ৰীমোদীয়ে কয় যে বাগৰুম্বা কেৱল উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। বড়োলেণ্ডত এসময়ৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিৱৰ্তে এতিয়া প্ৰগতিৰ সূচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া বড়োভূমিত কৃষ্টি সংস্কৃতিয়ে মনোমোহা পৰিৱেশৰ সূচনা কৰিছে।
आज जब मैं यहां आया हूं तो मेरे मन में कितना कुछ चल रहा है, मैं ये सोचकर भावुक भी हो रहा हूं कि मेरा असम कितना आगे बढ़ रहा है। एक समय जहां आए दिन रक्तपात होता था, आज वही संस्कृति के अद्भुत रंग सज रहे हैं। एक समय जहां गोलियां की गुंज थी, आज वहां खाम और सिफुंग की मधुर ध्वनि है। पहले जहां कर्फ्यू का सन्नाटा होता था, आज वहां संगीत के सुर गूंज रहे हैं।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে। 2003 চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু 2020 চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। বাগৰুম্বা দহোত অংশগ্ৰহণ কৰি শ্ৰীমহিলাৰীয়ে কালি এইদৰে প্ৰকাশ কৰে। 2003 চনত অটল বিহাৰী বাজপেয়ীৰ দিনত বড়ো চুক্তি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত 2020 চনত বড়ো শান্তি চুক্তি সম্পাদিত হোৱা বুলি বিটিচিৰ মুৰববীগৰাকীয়ে কয় যে বড়ো লোকসকলে বিজেপি চৰকাৰে দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰে। চৰকাৰখনে লোৱা পদক্ষেপৰ বাবে বড়োলেণ্ডত শান্তি বৰ্তি আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে চুক্তি দুখনৰ বাকী অংশ ৰূপায়ণ কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। শ্ৰীমহিলাৰীয়ে বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ সুযোগ দিয়াৰ বাবে আৰু বড়োসকলৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাৰো শলাগ লয়। ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত কালি হ'বলগীয়া আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ মাজেৰে সকলো বিষয় সমাধান কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে গুৱাহাটী ক্লাবৰ পৰা চানমাৰী বামুণী মৈদাম নুনমাটি সংযোগী উড়ন সেতুখনো অহা মাহৰ ভিতৰতে মুকলি কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে।
গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। মই অন্তৰত এটা সাহস ৰাখিছো যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উড়ন সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছো।
অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাৱে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাৱে সম্পৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্তব্য কৰিছে। গুৱাহাটীত কালি এছ এছ বিৰ 13 নম্বৰ বেটেলিয়নৰ উদ্যোগত আয়োজিত ভাৰত দৰ্শন টুৰৰ অংশ হিচাপে অসমলৈ অহা কাশ্মীৰ উপত্যকাৰ 25 গৰাকী বিদ্যাৰ্থীৰ সৈতে মত বিনিময় কৰি ৰাজ্যপালগৰাকীয়ে এই ভ্ৰমণত দেশৰ একতাৰ প্ৰতীক বুলি অভিহিত কৰে। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে দেশৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ভাষা খাদ্যাভ্যাস সাজ পোছাক আৰু পৰম্পৰা ভিন ভিন যদিও সংবিধান গণতন্ত্ৰ আৰু উমৈহতীয়া প্ৰমূল্যই সকলোকে ঐক্যবদ্ধ কৰি ৰাখিছে। তেওঁ কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এটা ধনীয়ে নহয় বৰং এয়া জীৱন যাপনৰ শৈলী। তেওঁ লগতে ভাৰত দৰ্শনৰ দৰে কাৰ্যসূচীয়ে বিভিন্ন অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত আৱেগিক বান্ধোন আৰু পাৰস্পৰিক বুজাপৰা সুদৃঢ় কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও উল্লেখ কৰে। জ্যেষ্ঠজনৰ প্ৰতি সন্মান, শিল্প সংগীত আৰু হস্তশিল্পৰ প্ৰতি আগ্ৰহ তথা প্ৰকৃতিৰ সৈতে সহাৱস্থানকে ধৰি কাশ্মীৰ আৰু অসমৰ মাজত ভালেখিনি সাদৃশ্য আছে বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে লগতে এই ভ্ৰমণে জীৱনজোৰা মৈত্ৰীৰ ভেটি গঢ়ি তুলিব বুলিও আশা প্ৰকাশ কৰে। আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা 11 দিনীয়াকৈ অসম ভাওনা সমাৰোহ 2026 অনুষ্ঠিত হৈছে। পুৱা 8:30 বজাত প্ৰভাতী কীৰ্তনৰ পাছতে উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছতে ক্ৰমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্ৰদৰ্শনী ক্ষেত্ৰ উদ্বোধন কৰা হয়। দিনৰ 11 বজাৰ পৰা ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা 500 গৰাকী সূত্ৰধাৰৰ সূত্ৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 16 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। বিধানসভাৰ কাৰ্যক্ৰমণিকা উপদেষ্টা সমিতিয়ে এই অধিৱেশন কিমান দিনৰ বাবে অনুষ্ঠিত হ'ব সেয়া নিৰ্ধাৰণ কৰিব। বিধানসভা নিৰ্বাচন মাৰ্চ শেষভাগত বা এপ্ৰিলৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদানহে দাখিল কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্ৰুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ লৈছে। এই অনুসৰি 1 এপ্ৰিলৰ পৰা দেশৰ সকলো টোল প্লাজাত নগদ ধনৰ লেনদেন নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে টোল টেক্স আদায় দিয়াৰ বাবে ফাষ্টটেগ অথবা UPI ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই নতুন নিয়মৰ ফলত টোল প্লাজাসমূহত দীঘলীয়া যানজট হ্ৰাস পোৱাৰ লগতে ইন্ধন ৰাহি হ'ব বুলিও আশা কৰা হৈছে। IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰৱাসী অসমীয়া সন্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনত বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্ৰৱাসী অসমীয়াই অংশ লয়। কালি সামৰণি উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। উদ্যমশীলতা আৰু দৰ্শন বিষয়ত অনুষ্ঠিত এটা মনোজ্ঞ আলোচনাত ফুলানাথ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গকে ধৰি মহান শিল্পীসকলৰ সৃষ্টিকৰ্ম আৰু সামাজিক দায়বদ্ধতা সম্পৰ্কে আলোচনা কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে যোৱা নিশা 8:02 পৰা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰে। আলোকৰ বাটে বাটে শীৰ্ষক এই অনুষ্ঠানত বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰে। অনুষ্ঠানটোৰ পৰৱৰ্তী অংশ আজি সন্ধিয়া 7:35 পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম আজি ৰাজকোটত হ'বলগীয়া 16 অনূৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক 3 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। দুয়োটা দলে সম্প্ৰতি শৃংখলাত 1 খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে দ্বিতীয়খন খেলত বিজয়ী হৈছে। উল্লেখযোগ্য যে নিউজিলেণ্ডে 1999 পৰা ভাৰতত কোনো দ্বিপাক্ষিক শৃংখলাত জয়ী হোৱা নাই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
সৰুসজাৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 10,000 অধিক শিল্পীয়ে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বৰ প্ৰদৰ্শন কৰাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বাগৰুম্বা কেৱল নৃত্য নহয়, ই বড়ো জাতিৰ জীৱন্ত উৎসৱ। সৰুসজাইত ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হাওৰা কামাখ্যা সংযোগী বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰেলসেৱা মুকলি কৰাৰ বাতৰি দৈনিক অগ্ৰদূত, অসমীয়া খবৰ আদি কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিল্পী দিৱসত কালি ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মূৰ দুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাতৰি কাকতখনে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচলৰ চেলা হ্ৰদত কেৰেলাৰ দুগৰাকী পৰ্যটকৰ সলিল সমাধি ঘটাৰ বাতৰি এটা দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কামৰূপ ছেচন আদালতে কালি চতুৰ্থবাৰৰ বাবে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ বাতৰি, 22 পৰৱৰ্তী শুনানি, জামিন বিচাৰি শ্যামকানুৰ আবেদন এই শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও ছেচনছ কোৰ্ট টু হিয়েৰ অল 5 বেলছ পিটিছনছ অন 22 এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম বিধানসভাৰ অধিৱেশন অহা 16 আৰম্ভ হ'ব। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মৰমী কাশ্য। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বিভিন্ন সংবাদ মাধ্যমৰ সদস্যসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। পুৱা 9 পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত পুৰুষৰ এথলেটিকছ আৰু মহিলাৰ বাবে কেতবোৰ থলুৱা খেল ধেমালি অনুষ্ঠিত হৈছে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, সাংবাদিক, সমাজকৰ্মী, শিল্পী পেঞ্চনাৰ গুণসিন্ধু ডিম্বেশ্বৰ গগৈৰ কালি সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত 1969 পৰা বিহুনাম পৰিৱেশন কৰি অহা শিল্পীগৰাকী বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 আৰু সৰ্বনিম্ন 13 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান, জাগিৰোড ৰেল ষ্টেচনত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ আৰু কামাখ্যাৰ পৰা ৰোহতকলৈ চলিবলগীয়া দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কাৰ্যসূচী, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত মুকলি, আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা 11 অসম ভাওনা সমাৰোহ, আৰু ৰাজকোটত হ'বলগীয়া 16 অনূৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি অসম মহাৰাষ্ট্ৰৰ সন্মুখীন।
আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।